8 নং ছবি আব্রাহাম, সারা আর ইসহাক। বহুতো বছর অতিবাহিত হয়ে গৈছিল আর নোহৰ পৰা অনেক বংশধৰ উৎপন্ন হয়, অনেক জাতি হৈছিল। আব্রাহাম এজন এনে লোক যিজনে ঈশ্বৰক প্ৰেম কৰিছিল আৰু তেওঁৰ আজ্ঞা মানি চলিছিল। ঈশ্বৰে আব্রাহামক প্ৰতিজ্ঞা কৰিছিল যে তেওঁৰ বংশধৰক এটা মহাজাতিত পৰিণত কৰিব। আব্রাহাম আৰু তেওঁৰ পত্নী সাৰাৰ সন্তান হোৱা নাছিল, কিন্তু তেওঁলোকে ঈশ্বৰৰ প্ৰতিজ্ঞাক বিশ্বাস কৰিছিল। তেওঁলোকৰ বুঢ়াকালত এটি সন্তান জন্মিছিল, তেওঁৰ নাম ইচ্ছাক তৈছিল। আব্রাহাম আৰু ইচ্ছাকেই যীশুখ্ৰীষ্টৰ আদিপিতৃৰ বংশধৰ আছিল, যিজনে এই জগতখন উদ্ধাৰ কৰিবলৈ আহিছিল।